চিরে পবিত্র খ্যানাতে উজ্জ্বলি উঠা খ্রিস্টর জ্যোতি।
নমস্কার, আমার ত্রাণকর্তা মহান প্রভু যীশুর নামত আপনাকে ভক্তিবচন অনুষ্ঠানলৈ স্বাগতম জানাইছো। এয়া মুকলি কৰিছো ঈশ্বৰৰ জীৱিত বাক্যৰ ধাৰাবাহিক অনুষ্ঠান ভক্তিবচন। আপোনাৰ জীৱনত যদি শান্তি পাব বিচাৰে, তেন্তে এয়া ঈশ্বৰৰ বাক্যৰ শান্তনা বাক্য ভক্তি বচন। গতিকে আহক আজিৰ শিক্ষা শুনো।
আমাৰ মহান ত্ৰাণকৰ্তা প্ৰভু যীশুখ্ৰীষ্টৰ নামত নমস্কাৰ প্ৰিয় শ্ৰোতা। আশা কৰো আপুনি আমাৰ মহান পিতা পৰমেশ্বৰৰ মহান অনুগ্ৰহত ভালে কুশলে আছে। লগতে এই বুলিও আশা কৰিছো যে আপুনি আমাৰ এই ভক্তিবচন অনুষ্ঠানটো নিয়মিতভাৱে শুনি আছে। আমাৰ বহুতো শ্ৰোতাই আমালৈ চিঠি লিখে, এই অনুষ্ঠান শুনি উপকৃত হোৱা বুলি বহুতেই আমাক জনায়। তেনেকুৱা চিঠিবোৰে আমাক কাম কৰি যাবলৈ যথেষ্ট উৎসাহ যোগায়। আপুনি বাৰু কেতিয়াবা আমালৈ চিঠি লিখিছেনে? অনুগ্ৰহ কৰি আজি এই দুখাৰিমান লিখি পঠিয়াবচোন। এই অনুষ্ঠান যোগেৰে প্ৰচাৰ কৰা কোনো কথা অধিককৈ বুজিবলগীয়া থাকিলেও আমালৈ লিখিব পাৰে। আমাৰ ঠিকনা ভক্তিবচন, টি ডব্লিউ আৰ ইণ্ডিয়া, ডাক বাকচ নম্বৰ 70, গুৱাহাটী 78100 1। ভক্তিবচন, টি ডব্লিউ আৰ ইণ্ডিয়া, ডাক বাকচ নম্বৰ 70, গুৱাহাটী 78100 1। আমাৰ ৱেবছাইট www.radio882.com। প্ৰিয় শ্ৰোতা, আপুনি বাৰু আমাৰ এই ভক্তিবচন অনুষ্ঠানটো নিয়মিতভাৱে শুনি আছেনে? আপুনি যদিহে আমাৰ এই অনুষ্ঠানটো নিয়মিতভাৱে শুনি আছে, তেনেহ'লে আপুনি নিশ্চয় জানে যে আমি এতিয়া বাইবেলৰ অধ্যয়ন আৰম্ভ কৰিছোঁ। আমি মাজে মাজে পুৰণি নিয়ম আৰু মাজে মাজে নতুন নিয়ম খণ্ডৰ পৰা একোখনকৈ পুস্তক লৈ গোটেই বাইবেলৰ অধ্যয়ন চলাম বুলি কৈছোঁ। যদিহে আপুনি নিয়মিতভাৱে আমাৰ এই অনুষ্ঠানটো শুনি থাকে, তেনেহ'লে আপুনি আমাৰ লগতে গোটেইখন বাইবেল অধ্যয়ন কৰি শেষ কৰিব পাৰিব। এই বাইবেলৰ অধ্যয়ন আৰম্ভ কৰাৰ আগতে বাইবেলৰ ওপৰত কিছু চমু পৰিচয় আগবঢ়াব খুজিছোঁ। যোৱা অনুষ্ঠানত আমি এটি চমু পৰিচয় আগবঢ়ালোঁ, আজিৰ অনুষ্ঠানতো তেনেদৰেই পৰিচয় আগবঢ়াব খুজিছোঁ। বাইবেলখনৰ বিষয়ে থূলমূল আভাস এটা আমি আগতে আগবঢ়াব খুজিছোঁ। প্ৰিয় শ্ৰোতা, আমাৰ এই অনুষ্ঠানটো বাইবেল অধ্যয়নৰ অনুষ্ঠান, গতিকে অনুষ্ঠানটো শুনাৰ সময়ত লগত বাইবেলখন লৈ ল'লে ভাল হয়। বোধ কৰোঁ আপুনি বাইবেলখন মেলি লৈছে। আহক এতিয়া আমি অধ্যয়নৰ পিনে আগবাঢ়ো, কিন্তু তাৰ আগতে আমি খন্তেক প্ৰাৰ্থনাত মূৰ দুৱাওঁ। আমি প্ৰাৰ্থনা কৰোঁ। হে আমাৰ স্বৰ্গত থকা মৰমীয়াল পিতৃ ঈশ্বৰ, তোমাক ধন্যবাদ জনাওঁ কাৰণ তোমাৰ মহান বাক্য বাইবেল শাস্ত্ৰ অধ্যয়ন কৰিবলৈ তুমি আমাক আকৌ এটা সুযোগ দান কৰিছা। তোমাক শতকোটিবাৰ ধন্যবাদ জনাওঁ কাৰণ তুমি তোমাৰ একেজাত পুত্ৰ যীশুখ্ৰীষ্টৰ জৰিয়তে আমালৈ অনন্ত জীৱনৰ আশীৰ্বাদ বিনামূল্যে আগবঢ়াইছা। এতিয়া আহা পিতা, তোমাৰ বাক্য তুমিয়েই আমাক বুজাই দিয়া। আমাৰ এই অনুষ্ঠান শুনি থকা আমাৰ মৰমৰ শ্ৰোতাসকলক উপচি পৰাকৈ তুমি আশীৰ্বাদ কৰা। তেওঁলোকৰ সকলো প্ৰয়োজনৰ কথা তুমিহে ভালদৰে জানা, আৰু তেওঁলোকৰ সেই সকলো প্ৰয়োজন তুমি পূৰণ কৰা, কিয়নো এই প্ৰাৰ্থনা আমাৰ মহান ত্ৰাণকৰ্তা মৃত্যুঞ্জয় প্ৰভু যীশুখ্ৰীষ্টৰ নামত আগবঢ়াইছো। আমেন। প্ৰিয় শ্ৰোতা, আমি এতিয়া বাইবেলৰ বিষয়ে সামগ্ৰিক পৰিচয় এটা আগবঢ়াই আছো। আমি বিশেষভাৱে আলোচনা কৰি আছো বাইবেলখন যে ঈশ্বৰৰ পৰা অহা সেই কথা আমি কেনেদৰে জানিব পাৰোঁ সেই বিষয়ে। আমি কৈছিলোঁ যে প্ৰথমতেই আমি ক'ব পাৰোঁ বাইবেলখন যে অতি আচৰিত ধৰণে সংৰক্ষিত হৈ আছে সেইটোৱেই এটা ডাঙৰ প্ৰমাণ বুলি। দ্বিতীয়তে আমি কৈছিলোঁ পুৰাতত্ববিদসকলে চলোৱা খনন কাৰ্যৰ যোগেদি আৱিষ্কৃত হোৱা বিভিন্ন বস্তু আৰু ভগ্নাৱশেষ আদিৰ যোগেদিও বাইবেলৰ কথাবোৰ সঁচা বুলি প্ৰমাণিত হৈ আহিছে। তাৰ পাছত আমি উল্লেখ কৰিছিলোঁ তৃতীয়টো প্ৰমাণৰ কথা, সেইটো হৈছে ফলিওৱা ভাৱমানীৰ কথা। বাইবেলত যিবোৰ আমি ভাৱবাণী বা ভৱিষ্যৎবাণী পাওঁ সেইবোৰৰ পৰাও প্ৰমাণ হৈ আহিছে যে বাইবেলখন ঈশ্বৰৰ বাক্য। তাৰে কোনোটো ভাৱবাণীয়েই আজিলৈকে বিফল হোৱা নাই। তেনেকুৱা কেইটামান ভাৱবাণীৰ কথা আমি ইতিমধ্যেই উল্লেখ কৰিছিলোঁ। আজি আমি আন কেইটামান ভাৱবাণীৰ কথা উল্লেখ কৰিবলৈ আগবাঢ়িছোঁ। প্ৰিয় শ্ৰোতা, আমি দ্বিতীয় ৰাজাৱলী পুস্তকৰ 19 নম্বৰ অধ্যায়ৰ 32 নম্বৰ পদত পঢ়িবলৈ পাওঁ যে জিৰচালেম আক্ৰমণ কৰিবলৈ অহা ওচৰীয়া সৈন্যবিলাকে জিৰচালেমৰ দুৱাৰদলিত বাহৰ পাতি থকা সময়ত যিচয়া ভাৱবাদীয়ে এই বুলি ভাৱবাণী কৰিছিল যে ওচৰীয়া সৈন্যবাহিনীৰ কোনেও এপাত কাঁড়ো জিৰচালেমলৈ নামাৰিব। দ্বিতীয় ৰাজাৱলী পুস্তকৰ 19 নম্বৰ অধ্যায়ৰ 32 নম্বৰ পদত আমি এইবুলি পঢ়িবলৈ পাওঁ, অৰ্থাৎ যিচয়া ভাৱবাদীয়ে এইবুলি ভাৱবাণী কৰিছিল যে জিৰচালেম তেওঁলোকে আক্ৰমণেই নকৰিব। এইটো নিশ্চয় যথেষ্ট আমোদজনক কথা, কাৰণ আমি ইতিমধ্যে পালো যে আহব ৰজাৰ যুদ্ধত মৃত্যু হ'ব বুলি মিখায়া ভাৱবাদীয়ে এটা ভাৱবাণী কৰিছিল, আৰু এজন সৈন্যই এনেই এপাত কাঁড় মাৰি পঠিয়াওঁতে সেই কাঁড়পাতে আহি আহব ৰজাক বিন্ধিছিল আৰু তেনেদৰেই আহব ৰজাৰ মৃত্যু হৈছিল। অৰ্থাৎ এনেই কাঁড় মাৰি পঠিওৱা কাৰণেই আহব ৰজাৰ তেনেদৰে মৃত্যু হ'বলগীয়া হৈছিল আৰু তেনেদৰেই ভাৱবাণীটো সফল হৈছিল। এতিয়া আকৌ ওচৰীয়াবিলাকৰ কোনো সৈন্যই এপাত কাঁড়ো জিৰচালেমলৈ নামাৰিব বুলি আন এটা ভাৱবাণী আমি পাইছো। প্ৰায় 2,00,000 ওচৰীয়া সৈন্য আহি জিৰচালেম আক্ৰমণ কৰিবলৈ বাহৰ পাতি আছিল। তেওঁলোকে জিৰচালেম অৱৰোধ কৰিছিল আৰু সেই বিশাল সৈন্যবাহিনীৰ সৈন্যবিলাকৰ মাজত এজন সৈন্যও এনেই এপাত কাঁড় জিৰচালেমৰ পিনে মাৰি পঠিয়াব নোৱাৰে জানো? তাৰ সম্ভাৱনা নিশ্চয় আছিল, কিন্তু তথাপি কোনো সৈন্যই সঁচাকৈয়ে জিৰচালেমৰ পিনে এপাত কাঁড়ো মৰা নাছিল। যদিহে কোনোবাই এনে এনে কাঁড় এপাত মাৰি পঠিয়ালেহেঁতেন তেতিয়াহ'লে যিচয়া ভাৱবাদীৰ ভাৱবাণী মিছা বুলি প্ৰমাণ হ'লহেঁতেন, আৰু যিচয়া ঈশ্বৰৰ ভাৱবাদী নহয় বুলি প্ৰমাণ হ'লহেঁতেন। কিন্তু তেওঁ কোৱা সেই ভাৱবাণী সেই ঠাইতে সেই সময়তে ফলিয়াইছিল, গতিকে তেওঁ সঁচাকৈয়েই ঈশ্বৰৰ ভাৱবাদী বুলি প্ৰমাণিত হৈছিল। কিন্তু সেই যিচয়া ভাৱবাদীয়ে এইবুলিও এটা ভাৱবাণী কৰিছিল যে এগৰাকী কুমাৰীয়ে এটি পুত্ৰ প্ৰসৱ কৰিব আৰু সেই কথাটো তেওঁ ভাৱবাণীটো ফলিওৱাৰ 700 বছৰ আগতেই কৈছিল। অৰ্থাৎ তেওঁ তেনেদৰে কোৱাৰ 700 বছৰ পাছত সেই ভাৱবাণী আখৰে আখৰে ফলিয়াইছিল যীশুখ্ৰীষ্টৰ জন্মৰ যোগেদি। যীশুখ্ৰীষ্টই কুমাৰী মৰিয়মৰ গৰ্ভত জন্ম লোৱাৰ যোগেদি 700 বছৰ পাছত যিচয়া ভাৱবাদীৰ সেই ভাৱবাণীটো ফলিয়াইছিল। আৰু আপুনি যদি আৰু খাটাং প্ৰমাণ বিচাৰে, তেনেহ'লে আমি জনাব পাৰোঁ যে যীশুখ্ৰীষ্টৰ প্ৰথম আগমন সম্বন্ধে 300তকৈও অধিক ভাৱবাণী আছিল আৰু সেই সকলোবোৰ আখৰে আখৰে ফলিয়াইছিল। যীশুখ্ৰীষ্ট যেতিয়া ক্ৰুচত ওলমি মৃত্যুমুখী হৈ আছিল, তেতিয়া পুৰণি নিয়মত লিখা থকা এটা ভাৱবাণী ফলিওৱা নাছিল। সেইটো হৈছে গীতমালা 69 নম্বৰ গীতৰ 21 নম্বৰ পদ পাঠ কৰি দিছো। সিহঁতে মোক আহাৰৰ নিমিত্তে বিহ দিলে আৰু মোৰ পিয়াহত সিহঁতে মোক টেঙা ৰস পান কৰালে। গীতমালা 69 নম্বৰ গীতৰ 21 নম্বৰ পদ। কিন্তু যেতিয়া যীশুখ্ৰীষ্টই ক্ৰুচৰ ওপৰৰ পৰা ক'লে মোৰ পিয়াহ লাগিছে বুলি, তেতিয়া শত্ৰুবোৰে নিজে আগবাঢ়ি গৈ সেই ভাৱবাণীটো ফলিওৱালে, কাৰণ যীশুখ্ৰীষ্টক কষ্ট দিবলৈ তেওঁলোকে পানীৰ পৰিৱৰ্তে চিৰিকা পান কৰিবলৈ দিলে। তেওঁলোকে সেইটো কৰিছিল যীশুখ্ৰীষ্টক ঘিণ কৰি, যীশুখ্ৰীষ্টক শাস্তি দিবলৈ। কিন্তু সেইটো কৰোঁতে আগতে লিখি থোৱা ভাৱবাণীহে ফলিয়ালে। এইটো নিঃসন্দেহে অতি আচৰিত ধৰণৰ কথা, কাৰণ মানুহে এনে কথা আগতে অনুমান কৰি ল'ব নোৱাৰে। বতৰৰ আগজাননী দিয়া মানুহৰ বিষয়ে যদিহে আমি ভালদৰে ভাবি চাওঁ, তেনেহ'লে দেখিবলৈ পাওঁ যে কিছুমান ক্ষেত্ৰত সেই বতৰৰ আগজাননী ঠিকেই মিলে যদিও প্ৰায়বোৰ ক্ষেত্ৰতেই শতকৰা 100 ভাগ সেই আগজাননী কেতিয়াও নিমিলে। কিন্তু ইছৰাইল জাতিৰ ক্ষেত্ৰত ভাৱবাদীজন সদায় শতকৰা 100 ভাগ সঠিক হ'ব লাগিছিল। অৰ্থাৎ তেওঁ যিমানবিলাক ভাৱবাণী কয় সেই সকলোবিলাক ফলিয়াব লাগিছিল। যদিহে কোনো ভাৱবাদীৰ ভাৱবাণী নিমিলে, তেনেহ'লে তেনে লোকক মিছা ভাৱবাদী বুলি ঠাৱৰ কৰি শিলদলিয়াই মৰাৰ ব্যৱস্থা আছিল। ঈশ্বৰে কৈছিল যে তেওঁলোকে ভুৱা ভাৱবাদী আৰু প্ৰকৃত ভাৱবাদী চিনি পাব পাৰিব। প্ৰকৃত ভাৱবাদীজনে প্ৰথমতে স্থানীয় পৰিস্থিতিৰ ক্ষেত্ৰত কিবা ভাৱবাণী ক'ব লাগিব আৰু সেইটো সঁচা বুলি প্ৰমাণ হ'ব লাগিব। যীশুৱেও ঠিক তাকেই কৰিছিল। তেওঁ সেই জেৰুচালেম আক্ৰমণ কৰা শত্ৰুবোৰে এপাত কাঁড়ো নামাৰিব বুলি কৈছিল, আৰু সেই কথাটো সেই সময়তেই ফলিয়াবলগীয়া ভাৱবাণী আছিল আৰু ফলিয়াইছিল। এনেদৰে ভাৱবাদীজনে প্ৰথমে স্থানীয় পৰিস্থিতিৰ ক্ষেত্ৰত কিবা এটা ভাৱবাণী ক'ব লাগিব, আৰু যেতিয়া সেই ভাৱবাণী ফলিওৱা মানুহে দেখিব, তেতিয়া মানুহবিলাকে তেওঁক প্ৰকৃত ভাৱবাদী বুলি চিনি পাব। তেতিয়াহে ভৱিষ্যতৰ বিষয়ে তেওঁ ভাৱবাণী ঘোষণা কৰিলে মানুহে বিশ্বাস কৰিব পাৰিব। যীশুৱেৰ ভাৱবাদীৰ ক্ষেত্ৰতো ঠিক তেনেকুৱাই হৈছিল। এতিয়া আমি উভতি চাই দেখা পাওঁ যে যীশুৱেৰ ভাৱবাদীৰ ভাৱবাণীবোৰ ফলিয়াইছিল। তেনেদৰে আন বহুতো ভাৱবাণীৰ কথা আমি পাওঁ। আজিৰ পৰা প্ৰায় 2500 বছৰ আগতে ঈশ্বৰৰ বাক্য বাইবেলত যেনেদৰে কোৱা হৈছিল, ঠিক তেনেকুৱা অৱস্থাতেই আজি টুৰ আৰু চিডোন নামৰ নগৰ দুখন আছে। মিছৰ দেশৰ যি অৱস্থা হ'ব বুলি ঈশ্বৰে কৈছিল, দেশখন আজি ঠিক তেনেকুৱা অৱস্থাতেই আছে। এই গোটেই কথাবোৰ অতি আচৰিত। হয় প্ৰিয় শ্ৰোতা, ফলিয়াই যোৱা ভাৱবাণীবিলাকেই আচলতে বাইবেলখন যে ঈশ্বৰৰ বাক্য তাৰ এটা অতি ডাঙৰ প্ৰমাণ। আমি জানো যে কোনো মানুহেই সিমান সঠিকভাৱে ভৱিষ্যতবাণী কৰিব নোৱাৰে। মানুহে নিজে তেনেধৰণে অনুমান কৰিব নোৱাৰে। আনকি বতৰ বিজ্ঞানীসকলেই বতৰৰ আগজাননী ইমান সঠিকভাৱে দিব নোৱাৰে। এতিয়া আমি গণিত শাস্ত্ৰৰ দিশৰ পৰা কথাটো অলপ চাব খুজিছো। গণিত শাস্ত্ৰৰ এটা নীতি অনুসাৰে মানুহে আচলতে কেতিয়াও নিজে এনেকুৱা ভৱিষ্যৎবাণী ক'ব নোৱাৰে বা ভাৱবাণী ক'ব নোৱাৰে। ধৰক মই এতিয়া এটা ভাৱবাণী কৰিলোঁ, কথাটো মন দি শুনিবচোন। ধৰক মই এতিয়া এটা ভৱিষ্যৎবাণী কৰিলোঁ, উদাহৰণস্বৰূপে ধৰক মই ক'লোঁ যে অহাকালি বৰষুণ দিব, অহাকালি বৰষুণ দিব বুলি মই ক'লোঁ। এতিয়া মোৰ এই কথাটো শুদ্ধ হোৱাৰ সম্ভাৱনা শতকৰা পঞ্চাশ ভাগ, অৰ্থাৎ কালি হয় বৰষুণ দিব নহ'লে বৰষুণ নিদিয়ে, অৰ্থাৎ দুটাৰ ভিতৰত এটা ঘটিব। গতিকে অহাকালি বৰষুণ দিব বুলি কোৱা কথাটো ফলিওৱাৰ সম্ভাৱনা শতকৰা পঞ্চাশ ভাগ। কিন্তু ধৰক মই লগতে এই বুলিও ক'লোঁ যে অহাকালি নটা বজাত বৰষুণ দিব, অহাকালি নটা বজাত বৰষুণ দিব, তেতিয়াহ'লে সেই কথাটোত আৰু এটা অনিশ্চয়তাৰ ভাগ সোমাই পৰিব। অৰ্থাৎ অহাকালি বৰষুণ দিব সেইটো ফলিওৱাৰ বা সেইটো শুদ্ধ হোৱাৰ সম্ভাৱনা আছিল শতকৰা পঞ্চাশ ভাগ, কিন্তু নটা বজাত বৰষুণ দিব বুলি কোৱাৰ লগে লগে সেই কথাটো শুদ্ধ হোৱাৰ সম্ভাৱনাটো কিজানি শতকৰা পঁচিশ ভাগতকৈও কমি যাব। অৰ্থাৎ বৰষুণ দিলেও নটা বজাত নিদিবও পাৰে, ছটা বজাতো দিব পাৰে, দহটা বজাতো দিব পাৰে। গতিকে অহাকালি বৰষুণ দিব নটা বজাত বুলি কোৱাৰ লগে লগে সেই কথাটো শুদ্ধ হোৱাৰ সম্ভাৱনাটো শতকৰা পঁচিশ ভাগতকৈও কমি যাব। আচলতে যিকোনো এটা নতুন অনিশ্চয়তা যোগ দিয়াৰ লগে লগে আগৰ সম্ভাৱনীয়তাটো অতি কমেও আধা কমি যাবই। এতিয়া ধৰক মই ক'লো যে অহাকালি নটা বজাত বৰষুণ দিব আৰু দুটা বজাত বৰষুণ বন্ধ হ'ব, তেতিয়াহ'লে সেই কথাটো শুদ্ধ হোৱাৰ সম্ভাৱনাটো আগতকৈ কমেও আধা কমিব, অৰ্থাৎ পঁচিছৰ পৰা কমি গৈ চাৰে বাৰ শতাংশ হ'ব, আচলতে তাতকৈও কমহে হ'ব। অৰ্থাৎ মোৰ কথা শুদ্ধ হোৱাৰ সম্ভাৱনাটো কিমান কম হৈ যাব আপুনি নিশ্চয় অনুমান কৰিব পাৰিছে। কিন্তু ধৰক মই মোৰ ভৱিষ্যৎবাণীটোত তিনিশটা অনিশ্চয়তাৰ উপাদান যোগ কৰি দিওঁ, তেনেহ'লে মোৰ কথাটো শুদ্ধ হোৱাৰ আচলতে কোনো সম্ভাৱনাই নাথাকিব, আখৰে আখৰে ফলিওৱাৰ সম্ভাৱনা একেবাৰে নোহোৱাৰ নিচিনা হ'ব। মোৰ বাবে তেনেকুৱা ভৱিষ্যৎবাণী কৰাটো একেবাৰে অসম্ভৱেই হ'ব, কথাটো আপুনি নিশ্চয় অনুমান কৰিব পাৰিছে। কিন্তু ঈশ্বৰৰ বাক্য বাইবেল শাস্ত্ৰত যিবোৰ ভাৱবাণী আমি পাওঁ সেইবোৰ অতি সঠিক, সেই ভাৱবাণীবোৰ একেবাৰে আখৰে আখৰে ফলিয়াইছে, কেতিয়াও বিফল হোৱা নাই। আৰু কেৱল আধা নহয় বা চাৰি ভাগৰ এভাগ নহয়, সেই সকলোবিলাক ফলিয়াইছে সম্পূৰ্ণভাৱে শতকৰা এশ ভাগ। অৰ্থাৎ মানুহৰ বাবে যিটো একেবাৰে অসম্ভৱ কথা, সেই কথাটো সম্পূৰ্ণ সম্ভৱ কৰি পেলাইছে ঈশ্বৰৰ বাক্যই। আৰু বাইবেলখন যে ঈশ্বৰৰ বাক্য হয় তাৰ এইটো অতি ডাঙৰ প্ৰমাণ। এই বিষয়ত বাইবেলৰ লগত আচলতে আৰু একোৰেই তুলনা হ'ব নোৱাৰে। আমি এনেদৰে আখৰে আখৰে ফলিওৱা ভাৱবাণীৰ মাত্ৰ কেইটামানহে উল্লেখ কৰিলোঁ, কিন্তু ঈশ্বৰৰ বাক্য বাইবেল শাস্ত্ৰত আমি এটাৰ পাছত এটাকৈ অনেক ভাৱবাণী পাওঁ আৰু সেইবোৰ ফলিয়াইছে একেবাৰে আখৰে আখৰে ফলিয়াইছে। আৰু তেনেদৰে সফল ভাৱবাণী ঘোষণা কৰা ভাৱবাদী কিছুমানে ভৱিষ্যতে ঘটিবলগীয়া কিছুমান ঘটনাৰ বিষয়েও ভাৱবাণী কৰি থৈছে, আৰু সেইবোৰো ফলিয়াব বুলি আমি ডাঠি ক'ব পাৰোঁ, কাৰণ ঈশ্বৰৰ বাক্য অথলে নাযায়। প্ৰিয় শ্ৰোতা, ঈশ্বৰৰ বাক্য বাইবেল শাস্ত্ৰই মানুহৰ জীৱন সলনি কৰে। বাইবেলখন যে ঈশ্বৰৰ বাক্য, তাৰ সমৰ্থনত আমি শেষত আৰু দুটা যুক্তি প্ৰমাণ হিচাপে আগবঢ়াব বিচাৰিছোঁ। তাৰে এটা প্ৰমাণ হৈছে এইয়ে যে ঈশ্বৰৰ বাক্য বাইবেল শাস্ত্ৰই আজি মানুহৰ জীৱন সলনি কৰে। বিশ্বাসকাৰীসকলৰ জীৱন বাইবেল শাস্ত্ৰই পৰিৱৰ্তিত কৰি আহিছে। ঈশ্বৰৰ বাক্য অৰ্থাৎ বাইবেলৰ কথাই নৰনাৰীৰ জীৱনত কেনেদৰে প্ৰভাৱ পেলায় আৰু মানুহক কেনেদৰে একেবাৰে সলনি কৰিব পাৰে, সেই কথা আমি শুনি আহিছোঁ, আমি দেখি আহিছোঁ। প্ৰিয় শ্ৰোতা, পশ্চিমীয়া দেশ এখনৰ এজন মানুহে ৰেডিঅ'যোগে প্ৰচাৰ কৰা বাইবেলৰ বাণী নিয়মিতভাৱে শুনি আহিছিল। তেওঁৰ জীৱনত নানা ধৰণৰ সমস্যা আছিল আৰু প্ৰায় সকলো ধৰণৰ পাপৰ লগতেই তেওঁ জড়িত আছিল। প্ৰায় সকলো ধৰণৰ পাপ তেওঁ কৰি আছিল। তেওঁ ৰেডিঅ'যোগে প্ৰচাৰ কৰা বাইবেলৰ অনুষ্ঠান শুনিবলৈ আৰম্ভ কৰিছিল। বহুতো মানুহে মাত্ৰ এবাৰ ঈশ্বৰৰ বাক্য শুনিয়েই বিশ্বাস কৰা কথাও আমি জানো। মাত্ৰ এবাৰ শুনিয়েই বিশ্বাস কৰা এনেকুৱা উদাহৰণ বহুত আছে। এইটো সম্ভৱ আৰু নিশ্চয় অতি অপূৰ্ব কথা। কিন্তু সেই মানুহজনে সপ্তাহৰ পাছত সপ্তাহ ধৰি, মাহৰ পাছত মাহ ধৰি ৰেডিঅ'যোগে ঈশ্বৰৰ বাক্য শুনি আছিল আৰু তেওঁৰ মনত খং আৰু বিৰোধৰ ভাৱহে বাঢ়ি যাব ধৰিছিল। তেওঁৰ খং বাঢ়ি গৈ আছিল। পাছত সেই মানুহজনে ৰেডিঅ'যোগে বাইবেলৰ বাণী শিকোৱা শিক্ষকজনলৈ এইবুলি চিঠি লিখিছিল, মহাশয়, যেতিয়া আপুনি ৰোমিয়াবিলাকৰ প্ৰতি পত্ৰ নামৰ পুস্তকখনৰ অধ্যয়ন আগবঢ়াই আছিল আৰু যেতিয়া আপুনি কৈছিল মই এজন পাপী বুলি, তেতিয়া যদি মই আপোনাক লগ পালোহেঁতেন আপোনাৰ নাকতে মই এটা কোব মাৰি দিলোহেঁতেন। সেই মানুহজনে নিশ্চয় তেনে কৰিলেহেঁতেন বুলি আমি অনুমান কৰিব পাৰোঁ, কাৰণ মানুহজন অতি হৃষ্টপুষ্ট পালোৱান লোক যেন আছিল। তেওঁ অৱশ্যে অনুষ্ঠান প্ৰচাৰ কৰা শিক্ষকজনক সেই সময়ত লগ পোৱা নাছিল, কেৱল ৰেডিঅ'যোগেহে অনুষ্ঠানটো তেওঁ শুনি আছিল। কিন্তু অতি আচৰিত আৰু আনন্দৰ কথা কি জানেনে প্ৰিয় শ্ৰোতা? কথাটো এইয়ে যে অৱশেষত সেই বিদ্ৰোহী মনৰ মানুহজনেও যীশুখ্ৰীষ্টক নিজৰ জীৱনৰ প্ৰভু আৰু ত্ৰাণকৰ্তা বুলি গ্ৰহণ কৰিছিল আৰু ঈশ্বৰে তেওঁৰ জীৱন যিধৰণে আচৰিত কাৰ্য কৰি সলনি কৰিছিল সেইটো জানি আমি অতিশয় আনন্দিত। আমি এনেকুৱা বহুতো ঘটনাৰ কথা, সাক্ষ্যৰ কথা উল্লেখ কৰিব পাৰোঁ। ডেকা বুঢ়া সকলোৱে ঈশ্বৰৰ বাক্যৰ যোগেদি জীৱনৰ অৰ্থ বিচাৰি পাইছে, জীৱনৰ লক্ষ্য বিচাৰি পাইছে, জীৱনত সফলতা লাভ কৰিছে, বহুতো কাৰুণ লগা বিবাহ বন্ধন জোৰা লাগিছে, বহুতো ভাগি যোৱা পৰিয়ালৰ পুনৰ মিলন হৈছে, বহুতো লোকে মদৰ নিচাৰ দাসত্ব, ড্ৰাগছৰ দাসত্বৰ বন্ধনৰ পৰাও মুক্তি পাইছে। মুঠতে খ্ৰীষ্টত জীৱন সপি দি, খ্ৰীষ্টক ত্ৰাণকৰ্তা বুলি গ্ৰহণ কৰি মানুহে নিজ নিজ জীৱন পৰিৱৰ্তিত হোৱাৰ অভিজ্ঞতা লাভ কৰিছে। বাইবেলখন যে ঈশ্বৰৰ বাক্য তাৰ এইটো এটা ডাঙৰ প্ৰমাণ। এই বাক্য জীৱন্ত বাক্য, এই বাক্য ঈশ্বৰৰ বাক্য, এই বাক্যই আপোনাৰ জীৱনত কেনেদৰে প্ৰভাৱ পেলাইছে চিন্তা কৰি চাওকচোন। ঈশ্বৰে আপোনাক আশীৰ্বাদ কৰক। আহমেন।
আজি আছো আমি কাইলৈ নাই, জীৱনত ঠিক শুনাহে মানুহ পাই, কি হব মিছাতে পৰিচিকা চাই, গধূলি দেখিবা প্ৰভাত পৰহি যায়, আজি আছো আমি।
ইমান পৰে আপুনি ভক্তিবচন অনুষ্ঠানটি শুনিলে।
এই বিষয়ে আপোনাৰ মতামত জানিবলৈ পালে আমি নথৈ আনন্দিত হ'ম। আমি প্ৰস্তুত কৰা বাইবেল অধ্যয়নৰ আন চিডিসমূহ পাব বিচাৰিলেও আমালৈ লিখক।
অনুষ্ঠানটি শুনি কেনে পালে আমালৈ চিঠি লিখি জনাবচোন। অনুষ্ঠানত প্ৰচাৰ কৰা কোনো কথা বুজিব লগা থাকিলেও আমালৈ লিখক।
আমাৰ ঠিকনা
ভক্তিবচন,
ট্ৰান্স ৱৰ্ল্ড ৰেডিঅ' ইণ্ডিয়া, ডাক বাকচ নম্বৰ 70 গুৱাহাটী 78100 1।
ঠিকনাটো আৰু এবাৰ কৈছো, ভক্তিবচন,
ট্ৰান্স ৱৰ্ল্ড ৰেডিঅ' ইণ্ডিয়া, ডাক বাকচ নম্বৰ 70 গুৱাহাটী 78100 1। আমাৰ ইমেইল এড্ৰেছটো হৈছে assamese@radio882.com। আমাৰ ৱেবছাইট www.twr.in।
আপুনি টেলিফোনৰ মাধ্যমেৰে আমাক যোগাযোগ কৰিব পাৰে। আমাৰ টেলিফোন নম্বৰটো হৈছে 03-61-260-4671। ফোন নম্বৰটো আকৌ এবাৰ কৈছো, 03-61-260-4671। আজিৰ অনুষ্ঠানটি ইমানতে সামৰিছো। ঈশ্বৰৰ শান্তি আৰু অনুগ্ৰহ আপোনাৰ লগত থাকক। ধন্যবাদ।
কাইলৈ নাই, জীৱনত ঠিক শুনাহে মানুহ ভাই, কি হব মিছাতে পৰিচিকা চাই, গধূলি দেখিবা প্ৰভাত পৰহি যায়, আজি আছো আমি কাইলৈ নাই, জীৱন ঠিক শুনাহে মানুহ। যিশু সেৱা কৰাল কৰি পল, যিশুৰ সেৱাৰ এই সময় আজি আছো আমি কাইলৈ নাই, জীৱনত ঠিক শুনাহে মানুহ ভাই, কি হব মিছাতে পৰিচিকা চাই, গধূলি দেখিবা প্ৰভাত পৰহি যায়, আজি আছো আমি কাইলৈ নাই, জীৱনত ঠিক শুনাহে মানুহ ভাই।